গীতমালা চৌৱানব্বৈ অধ্যায়। হে প্ৰতিফল দিওঁতা ঈশ্বৰ জিহুৱা, হে প্ৰতিফল দিওঁতা ঈশ্বৰ, তুমি দীপ্তি প্ৰকাশ কৰা। হে পৃথিৱীৰ বিচাৰকৰ্তা, তুমি উঠা, অহংকাৰীবোৰক তেওঁলোকৰ যি প্ৰাপ্য তাক তুমি দিয়া। হে জিহুৱা, দুষ্টবোৰে কিমান কাল, দুষ্টবোৰেনো কিমান কাল উল্লাস কৰিব? তেওঁলোকৰ মুখৰ পৰা দাম্ভিক কথাবোৰ বাহিৰ হৈ আহে, সকলো দুষ্ট লোকে গৰ্ব কৰে। হে জিহুৱা, তোমাৰ লোকসকলক তেওঁলোকে চূৰ্ণ কৰিছে, তোমাৰ আধিপত্যক উপদ্ৰৱ কৰিছে, বিধৱা আৰু বিদেশী লোকক তেওঁলোকে বধ কৰিছে, অনাথসকলক হত্যা কৰিছে। তেওঁলোকে কয়, জিহুৱাই নেদেখিব, জাকোবৰ ঈশ্বৰে মন নকৰিব। হে বিবেকহীনবোৰ, তোমালোকে বিবেচনা কৰা, সেই নিবুদবোৰ কেতিয়া তোমালোকৰ সুবুদ্ধি হ'ব? যিজনাই কাণ সৃষ্টি কৰিলে তেওঁ জানো নুশুনিব, যিজনাই চকুৰ নিৰ্মাণ কৰিলে তেওঁ জানো নেদেখিব, যিজনাই সকলো জাতিকে শাসন কৰে আৰু লোকসকলক শিক্ষা দিয়ে তেওঁ জানো শাস্তি নিদিয়াকৈ থাকিব। জিহুৱাই মানুহৰ সকলো চিন্তা জানে, তেওঁ জানে যে তেওঁলোক সকলো শ্বাস মাত্ৰ। হে জিহুৱা, ধন্য সেইসকল লোক যাক তুমি শাসন কৰা আৰু তোমাৰ ব্যৱস্থাৰ পৰা শিক্ষা দিয়া, যাতে তেওঁলোকে বিপদৰ কালত জিৰণি পায়, যেতিয়ালৈকে দুষ্টসকলৰ কাৰণে গাঁত খন্দা শেষ নহয়। কিয়নো জিহুৱাই নিজ লোকসকলক ত্যাগ নকৰিব, নিজৰ আধিপত্যক পৰিত্যাগ নকৰিব, ন্যায় বিচাৰ পুনৰ ধাৰ্মিকতাৰ ওচৰলৈ উলটি আহিব, শুদ্ধ মনৰ সকলোৱে তাক মানি চলিব। কোনে মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে উঠিব? মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে কোন থিয় হ'ব? যদি জিহুৱাই মোক সহায় নকৰে, তেন্তে মৃত্যুৰ নিৰৱৰ্তাত মোৰ প্ৰাণে শীঘ্ৰেই বসতি কৰিলেহেঁতেন। যেতিয়াই মই ভাবোঁ যে মোৰ ভৰি পিছলি গৈছে, তেতিয়াই হে জিহুৱা, তোমাৰ অসীম প্ৰেমে মোক ধৰি ৰাখে। মোৰ মন যেতিয়া দুচিন্তাৰে ভৰি পৰে, তেতিয়া তোমাৰ সান্তনাই মোৰ প্ৰাণত আনন্দ দান কৰে। দুৰ্নীতিপৰায়ণ শাসনকৰ্তাসকলে দুষ্কাৰ্যৰ কাৰণে বিধি স্থাপন কৰে, তোমাৰ লগত তেওঁলোকৰ জানো সম্পৰ্ক থাকিব পাৰে। তেওঁলোকে ধাৰ্মিকৰ প্ৰাণৰ বিৰুদ্ধে গোট খায়, তেওঁলোকে নিৰ্দোষীক মৃত্যুদণ্ড বিহিবলৈ দোষী কৰে। কিন্তু জিহুৱাই মোৰ দুৰ্গ, মোৰ ঈশ্বৰেই মোৰ আশ্ৰয়শিলা, তেওঁলোকৰ অপৰাধ তেওঁলোকৰ ওপৰলৈকে আনিব, তেওঁলোকৰ দুষ্কাৰ্যই তেওঁলোকক বিনষ্ট কৰিব, আমাৰ ঈশ্বৰ জিহুৱাই তেওঁলোকক বিনষ্ট কৰিব।